এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মন্ত্ৰীসভাৰ বৈঠকত উজনি অসমৰ বানত ক্ষতিগ্ৰস্ত 4খন জিলাৰ বানপীড়িতক 1 ছেপ্টেম্বৰত 15,000 টকাকৈ দিয়াৰ সিদ্ধান্ত, নেপালত আবদ্ধ অসমীয়া লোকক আজি বিয়লি উভতাই অনা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, পিএম স্বনিধি যোজনাৰ জৰিয়তে দেশৰ মহিলাসকলৰ সবলীকৰণ পথ প্ৰশস্ত হৈছে বুলি প্ৰধানমন্ত্ৰীৰ মন কী বাতত উল্লেখ, আৰু টি20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ডুবাইত থাইলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় মহিলা দলৰ অভিযান আৰম্ভ। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। গোৱালপাৰাৰ ৰাক্ষসিনি পাহাৰত বিদ্যুৎ উৎপাদনৰ বাবে 500 বিঘা ভূমি আবণ্টনৰ সিদ্ধান্ত বৈঠকত গ্ৰহণ কৰে। চন্দ্ৰপুৰ, সোণাপুৰ আৰু চাপৰকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইবাটাও অঞ্চলত অসম ঔদ্যোগিক উন্নয়ন নিগমক 1,076 বিঘা ভূমি আবণ্টনৰ লগতে ধেমাজিত দুগ্ধ উন্নয়ন প্ৰকল্পৰ বাবে 27 বিঘা ভূমি আবণ্টনৰ সিদ্ধান্ত লোৱা হয়। চাহ বাগিচাৰ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰতো কেইবাটাও নীতি নিৰ্দেশনাত অনুমোদন দিয়া হৈছে। বৈঠকত গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃগাঁথনিৰ বাবে 109 কোটি টকা আবণ্টন দিয়াৰ লগতে বিশ্ববিদ্যালয়খনক পৰৱৰ্তী সময়তো 140 কোটি টকা আবণ্টন দিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। 7 ছেপ্টেম্বৰত উপৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণৰ কাৰ্যসূচীত এই পুঁজি বিশ্ববিদ্যালয়খনক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। কেন্সাৰৰ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 600 কোটি টকাৰ বিশেষ যন্ত্ৰ ক্ৰয়ৰ বাবে কেবিনেটে অনুমোদন জনায়। দেশৰ ভিতৰতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এই বিশেষ যন্ত্ৰ সংযোজিত হোৱা প্ৰথমখন চিকিৎসা মহাবিদ্যালয় হিচাপে চিহ্নিত হ'ব। বানবিধবস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক ছেপ্টেম্বৰ মাহত 2,000 টকাকৈ ধন মোকলাই দিয়াৰ সিদ্ধান্তও কেবিনেটত গ্ৰহণ কৰা হয়। লগতে বানবিধবস্ত উজনিৰ 4খন জিলাত বান সাহায্য বিতৰণৰ বিষয়েও সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
1 ছেপ্টেম্বৰত আমি শিৱসাগৰ জিলাৰ, চৰাইদেউ জিলাৰ বা আন যোৰহাট, গোলাঘাট জিলাৰ অৱশিষ্ট যি বানপীড়িত পৰিয়ালক 15,000 টকাকৈ দিব লাগে তাক মুকলি কৰি দিয়াৰ বাবে সিদ্ধান্ত লৈছে 1 ছেপ্টেম্বৰত। 1 ছেপ্টেম্বৰৰ দিনা জীৱন প্ৰেৰণা যিটো আমি আঁচনি চলাই আছিলো তাৰ পুঁজি বাজেটৰ অসুবিধাৰ কাৰণে যোৱা 2 মাহ যোৱা নাছিলে। 1 ছেপ্টেম্বৰৰ পৰা তাক পুনৰ আৰম্ভণি কৰিবৰ বাবে সিদ্ধান্ত লৈছে। আৰু CM ফ্লাইট বুলি আমি যিটো আঁচনি কৰিছিলো তাৰ যিটো সংশোধিত গাইডলাইন, সেই সংশোধিত গাইডলাইন অনুযায়ী প্ৰথম কিস্তিৰ ধনো আমি 1 ছেপ্টেম্বৰ তাৰিখে মুকলি কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো।
ৰেচন কাৰ্ডৰ হিতাধিকাৰীক 70 টকাত মচুৰ দাইল আৰু 35 টকাত চেনি বিতৰণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্যৰ কাৰাগাৰত HIV আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধিত চৰকাৰ উদ্বিগ্ন বুলি কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। কাৰাগাৰত HIVৰ চিকিৎসাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ উল্লেখ কৰে। নেপালত আবদ্ধ হৈ থকা 8গৰাকী অসমীয়া লোকৰ সন্ধান ৰাজ্য চৰকাৰে পাইছে বুলি উল্লেখ কৰি আজি বিয়লিৰ ভাৰত সীমান্তৰে তেওঁলোকক ঘূৰাই অনা হ'ব বুলি কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। নেপালৰ বিধংসীমানত আবদ্ধ ৰাজ্যৰ 8জন লোক আজি নিৰাপদে দেশলৈ উভতি আহিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰীয়ে সাংবাদিকক এই বিষয়ে জানিবলৈ দিয়ে।
8গৰাকী নিৰুদ্দেশ হৈ থকা ব্যক্তিত আমি সন্ধান পাওঁ। অসম চৰকাৰে বোথ ফৰ্মেল এণ্ড ইনফৰ্মেল চেনেলেদি কাম কৰি আছে। 8গৰাকী ব্যক্তি 5 বজাত ভাৰত সীমান্তত প্ৰৱেশ কৰিব। কাঠমাণ্ডুৰ পৰা আমি তেওঁলোকক ফ্লাইটেদি শিলিগুৰিত থকা ভাৰত সীমান্তলৈকে আনিছো। ধুবুৰী আৰক্ষী ইতিমধ্যে শিলিগুৰিলৈকে গৈছে। পংকজ বৰ্মন আৰু আন 7জনক আমি আজি সন্ধিয়া অসমলৈ লৈ আহিব পাৰিম। অলপ আগতে আমি আৰু এটা মেইল এখনো পাইছো আমাৰ ডক্টৰ তীৰ্থা চলিহাৰ পৰা, তেওঁৰ পৰিয়ালৰ পৰা, যে তেখেতৰো সম্ভেদ পোৱা গৈছে বা তেখেত ভালে কুশলে আছে।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শেহতীয়াকৈ প্ৰকাশ কৰা মতে নেপালৰ বানত কালি পশ্চিম কাৰ্বি আংলঙৰ 1জন লোক সন্ধানহীন হোৱাৰ তথ্য প্ৰকাশ হৈছে। নলবাৰী জিলাৰ 1জন লোক সন্ধানহীন হৈ থকাৰ পাছতে জিলা প্ৰশাসনে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিছে। 26 আগষ্টৰ পূৰ্বে জিলাখনৰ পৰা নেপাললৈ যোৱা লোকসকলৰ পৰিয়ালক প্ৰশাসনৰ সৈতে যোগাযোগ কৰি সকলো তথ্য প্ৰদান কৰিবলৈ আহান জনাইছে। ইতিপূৰ্বে জিলাখনৰ পৰা সন্ধানহীন হোৱা বুলি প্ৰকাশ পোৱা 2জন লোক নিৰাপদে আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য প্ৰকাশ পাইছে। ইপিনে নেপালত যোৱা বুধবাৰৰ প্ৰলয়ংকাৰী বানৰ পাছত বৰ্তমানলৈকে 108 জন ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে পূৰ্বে সন্ধানহীন হৈ থকা প্ৰায় 50 জন ভাৰতীয় লোকৰ সৈতে যোগাযোগ কৰিব পৰা গৈছে। মন্ত্ৰালয়ে উল্লেখ কৰা মতে এতিয়াও 275 জন ভাৰতীয় লোক সন্ধানহীন হৈ থকাৰ লগতে প্ৰায় 128 জন প্ৰৱাসী ভাৰতীয়ৰ কোনো সন্ধান পোৱা হোৱা নাই। ইপিনে দেশখনৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 768লৈ বৃদ্ধি পাইছে। বৰষুণ আৰু পুনৰ বানৰ আশংকাৰ মাজতে উদ্ধাৰ অভিযান পূৰ্ণগতিত অব্যাহত আছে। বানৰ ফলত কমেও 227জন বিদেশী নাগৰিকৰ লগতে প্ৰায় 2500 লোক সন্ধানহীন হৈ আছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা। বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ চৰকাৰী চাকৰি প্ৰত্যাশীসকলৰ বাবে বিধায়ক মুনিন্দ্ৰ দাসৰ উদ্যোগত আজি চৰকাৰী নিযুক্তি পৰীক্ষা প্ৰস্তুতিৰ বাবে 3 মহীয়া বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হয়। বিহালীৰ বৰকাঙৰ শংকৰদেৱ প্ৰেক্ষাগৃহত আজি এই শিবিৰ মন্ত্ৰী অশোক সিংহলে উদ্বোধন কৰে। এই শিবিৰত ইতিমধ্যে বিহালী সমষ্টিৰ দুটা উন্নয়ন খণ্ডৰ প্ৰায় 1600 চাকৰি প্ৰত্যাশীয়ে পঞ্জীয়ন কৰিছে। এই শিবিৰ উদ্বোধনী অনুষ্ঠানত সাংসদ ৰঞ্জিত দত্ত, বিশ্বনাথ জিলা আয়ুক্তৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল। বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত নিচামুক্ত অভিযানে বিশেষ ভূমিকা পালন কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতত প্ৰকাশ কৰিছে। তেওঁ কয় যে এই অভিযানে দ্ৰুতগতিত দেশৰ বিভিন্ন অঞ্চল সামৰি লৈ জনসাধাৰণক সজাগ কৰাৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে। আকাশবাণীৰ 137 সংখ্যক মন কী বাতত নিজৰ মনৰ ভাৱ ব্যক্ত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ যুৱক যুৱতীসকলৰ সুস্বাস্থ্য, সুখ আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে এয়া এটা সামূহিক সংকল্প। তেওঁ মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা আৰু মাদক দ্ৰব্যত আসক্ত লোকক সহায়ৰ বাবে আগবাঢ়ি অহাসকলক প্ৰশংসা কৰে। শ্ৰীমোদীয়ে এখন নিচামুক্ত ভাৰত গঢ়াৰ বাবে শক্তিশালী শ্লোগান উলিয়াবলৈ আৰু যুৱ সংগীতজ্ঞসকলক নিচামুক্ত জীৱনৰ বাৰ্তা কঢ়িওৱা গীত সৃষ্টি কৰিবলৈ আহান জনায়। পি এম স্বনিধি যোজনাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই আঁচনিৰ জৰিয়তে লাখ লাখ মহিলাই নতুন শক্তি লাভ কৰিছে। মহিলা সবলীকৰণৰ এই দিশটো সততে আলোচনা নহয় বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে দেশৰ প্ৰায় 35 লাখ মহিলাই আঁচনিৰ সৈতে সংযোজিত হৈ নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিছে। তেওঁ আজিৰ অনুষ্ঠানত নাগালেণ্ডৰ ফেক জিলাৰ বেচালোপুৰ নামৰ মহিলাগৰাকীয়ে ফুল খেতিৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি এই খেতিৰে দেশৰ বজাৰ দখল কৰিবলৈ সমৰ্থ হোৱাৰ কথা প্ৰকাশ কৰে। স্বচ্ছতাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে স্বচ্ছতাৰ এটা উল্লেখনীয় মান আছে। যেতিয়া জনসাধাৰণে কোনো এডোখৰ ঠাই পৰিষ্কাৰ কৰি ৰখাৰ বাবে সংকল্পবদ্ধ হয় তেতিয়া সেই ঠাইত পৰিচয় সম্পূৰ্ণৰূপে সলনি হৈ পৰে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে স্বচ্ছতাৰ দিশত এনেধৰণৰ প্ৰচেষ্টাই দেশৰ বিভিন্ন অংশত জনসাধাৰণক অনুপ্ৰেৰণা যোগাইছে। এই প্ৰসংগতে তেওঁ উত্তৰ প্ৰদেশৰ ক্লিন আপ পাটৱাই নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ বিষয়ে উল্লেখ কৰে। এই দলটোৱে 400 মেট্ৰিক টনতকৈও অধিক আৱৰ্জনা সংগ্ৰহ কৰি ইয়াক নিষ্কাশনৰ ব্যৱস্থা কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। টি20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰতীয় মহিলা দলে প্ৰথমখন খেলত থাইলেণ্ডৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 বজাত আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোত স্মৃতি মান্ধানাসহ অধিনায়ক হিচাপে থাকিব। উল্লেখযোগ্য যে টি20 এছিয়া কাপৰ ইতিহাসত ভাৰতে এতিয়ালৈকে 5খনৰ ভিতৰত 3খন খেলত খিতাপ জয় কৰি আটাইতকৈ সফল দল হিচাপে বিবেচিত হৈছে। প্ৰতিযোগিতাত থাইলেণ্ডে যোৱা শুকুৰবাৰে নিজৰ প্ৰথমখন খেলত হংকং চীনক পৰাস্ত কৰে। প্ৰতিযোগিতাত মুঠ 8টা দলৰ ভিতৰত গ্ৰুপ এত ভাৰত, থাইলেণ্ড, হংকং আৰু পাকিস্তান আছে। সাংবাদিক, সাংস্কৃতিক কৰ্মী, লেখক তথা তথ্যচিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ আজি পুৱতি নিশা মাজুলীৰ কমলাবাৰীৰ দৰিয়া গাঁৱৰ সমীপত সংঘটিত এটা পথ দুৰ্ঘটনাত মৃত্যু হয়। প্ৰকৃতিপ্ৰেমী যাদৱ পায়েঙৰ জীৱনৰ ওপৰত আধাৰিত এখন তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰি উভতি অহাৰ পথত বাহনখন দ খাৱৈত বাগৰি কৰাৰ ফলত এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। মন্ত্ৰীসভাৰ বৈঠকত উজনি অসমৰ বানত ক্ষতিগ্ৰস্ত 4খন জিলাৰ বানপীড়িতক 1 ছেপ্টেম্বৰত 15,000 টকাকৈ দিয়াৰ সিদ্ধান্ত। নেপালত আবদ্ধ অসমীয়া লোকক আজি বিয়লি উভতাই অনা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। পি এম স্বনিধি যোজনাৰ জৰিয়তে দেশৰ মহিলাসকলৰ সবলীকৰণ পথ প্ৰশস্ত হৈছে বুলি প্ৰধানমন্ত্ৰীৰ মন কী বাতত উল্লেখ। আৰু টি20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ডুবাইত থাইলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় মহিলা দলৰ অভিযান আৰম্ভ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন 6:45 বজাত।